নমস্কাৰ, মাননীয় কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত আজি গুৱাহাটীত এক বিশাল ৰোড শ্ব' আয়োজন কৰা হৈছে। উক্ত কাৰ্যসূচীত আপোনালোক সকলোকে আন্তৰিক আমন্ত্ৰণ জনোৱা হৈছে। তাৰিখ 28 মাৰ্চ 2026, সময় আবেলি 4 বজাত, স্থান আৰ্য বিদ্যাপীঠ খেলপথাৰ ৰিহাবাৰী, মধ্য গুৱাহাটী বিধানসভা। আপোনালোকৰ উপস্থিতি আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ধন্যবাদ।
আমাক লাগে 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 আকৌ এবাৰ বিজেপি সরকার।